Ella a Cajpaní. Batari khoite moizintirani reka. Etiar ghai ghai batari khomu khul. Rastropoti Srimati Murmue aji Angular Luandat National Assembly hankot hokolok uddehi bhakhondibo. Pradhanmantri Narendra Modi kailoi dudinia phromon khusire Bhutanoloi jabo. Bihar Bidhan Khoba Nirbasanar Ditiyo Tatha Antim Porjayar Bhutgrahanar Babe Hokolu Prastuti Hampanna Huise. Aham Mantri Khobhai Aham Bohu Vibah Pratirud Bideok 2025 Anumudan Janaise. Aru Kairot Onusthito ISF Bissos Championshipot Bharator Anis Bhanualai Purukhar 25 Meter Rapid Fire Pistol Hakat Rupor Padok Joykori Itihah Gorise. এতিয়া শুনক বিতং বাতৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰমুয়ে আজি এংগুলাৰ লুৱান্দাত নেচনেল এছেম্বলিৰ সাংসদসকলক উদ্দেশ্যি ভাষণ দিব ৰাষ্ট্ৰপতি গৰাকীয়ে কালি এংগুলাৰ ৰাষ্ট্ৰপতি জুৱাও লৰেনকুয়ৰ হৈতে হোৱা আলোচনাত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে ভাৰতে এংগুলাৰ হৈতে সংসদীয় সহযোগিতা বৃদ্ধি কৰাৰ আশা কৰিছে বুলি উল্লেখ কৰে শ্ৰীমতী মুৰমুয়ে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহে নিজৰ নিজৰ অভিজ্ঞতাসমূহ পাৰস্পৰিক বিনিময়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে শ্ৰীমতী মুৰমুয়ে কালি দেশখনৰ ৰাষ্ট্ৰপতি জুৱাও লৰেনকুয়ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় দুয়োগৰাকী নেতাই এংগোলা আৰু ভাৰতৰ মাজৰ বহুপাক্ষিক অংশীদাৰিত্ব গভীৰ কৰি তোলাৰ লক্ষ্যৰে বিভিন্ন খণ্ডৰ পৰ্যালোচনা কৰে আলোচনাৰ সময়ছোৱাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰমুয়ে দুয়োখন দেশৰে অগ্ৰাধিকাৰ সম্পন্ন একাধিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে শ্ৰীমতী মুৰমুয়ে আজি দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব এংগোলাত ভাৰতীয় সমুদায়ৰ প্ৰায় 8,000 লোক আছে দেশখনৰ বিভিন্ন খণ্ডত বিশেষকৈ আতিথ্য কৃষি ভেষজ খুচুৰা বজাৰ প্লাষ্টিক ধাতু আৰু হীৰা আদিৰ ক্ষেত্ৰত প্ৰায় 200 ভাৰতীয় কোম্পানী নিয়োজিত হৈ আছে উল্লেখযোগ্য যে যোৱা শনিবাৰে দ্বিদেশীয় ভ্ৰমণসূচীৰে ৰাওনা হোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰমুয়ে কাইলৈ এংগোলাৰ 50 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ ল'ব ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত তেওঁ বটছোৱানলৈ যাব শ্ৰীমতী মুৰমুয়ে বটছোৱানাৰ ৰাষ্ট্ৰপতি ডুমা বকোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব এই আফ্ৰিকীয় দেশ দুখনলৈ ভ্ৰমণ কৰা শ্ৰীমতী মুৰমু হৈছে প্ৰথমগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতি ভাৰতে গোলকীয় দক্ষিণত শক্তিশালী অংশীদাৰিত্ব প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই ভ্ৰমণে অৰিহণা যোগাব বুলি আশা কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ যাব এই ভ্ৰমণকালত শ্ৰীমোদী আৰু ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংশুকে 1020 মেগাৱাট উৎপাদন ক্ষমতা সম্পন্ন পুনাত চাংশু 2 জলবিদ্যুৎ প্ৰকল্প মুকলি কৰিব এই প্ৰকল্প ভাৰত আৰু ভূটানে যুটীয়াভাৱে বিকশাই তুলিছে প্ৰধানমন্ত্ৰীয়ে লগতে ভূটানৰ চতুৰ্থ ৰজা জিগমে চিংগে ৱাংশুকৰ 70 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰি দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টেবুক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব শান্তি প্ৰাৰ্থনা মহোৎসৱত ভাগ ল'ব আৰু থিম্পুৰ টাশি শ্বোটজুঙত বুদ্ধৰ পবিত্ৰ অৱশেষৰ পূজা অৰ্চনা কৰিব প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ উপৰি পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক তথা বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ পৰা থিম্পুলৈ নিয়া ভগৱান বুদ্ধৰ অৱশেষক আন্তৰিকতাৰে আদৰি লোৱা বাবে ভূটানৰ জনসাধাৰণ তথা নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই অৱশেষসমূহ হৈছে শান্তি মমতা আৰু সম্প্ৰীতিৰ কালজয়ী বাৰ্তাৰ প্ৰতীক তেওঁ লগতে ভগৱান বুদ্ধৰ শিক্ষাক ভাৰত আৰু ভূটানৰ আধ্যাম্মিক ঐতিহ্যৰ পবিত্ৰ যোগসূত্ৰ বুলি উল্লেখ কৰে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা আপোনালোকে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 289.9 মিটাৰ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এ আই আৰ এপতো শুনিব পাৰে শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত এ আৰ নিউজ আণ্ডাৰস্কৰ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ আণ্ডাৰস্কৰ গুৱাহাটী ফ'ল' কৰিব পাৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন হৈছে। এই পৰ্যায়ত কাইলৈ ৰাজ্যখনৰ 20খন জিলাৰ 122টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 3,70,00,000ৰো অধিক ভোটদাতাই 1,302গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত 136গৰাকী মহিলা প্ৰাৰ্থীও আছে। পুৱা 7 বজাত ভোটগ্ৰহণ আৰম্ভ হ'ব আৰু সন্ধিয়া 6 বজাত সামৰণি পৰিব। অৱশ্যে 7টা সমষ্টিত নিৰাপত্তা সম্পৰ্কীয় বিষয়ৰ বাবে বিয়লি 5 বজাত ভোটগ্ৰহণ সমাপ্ত হ'ব। ইপিনে এই পৰ্যায়ৰ বাবে কালি প্ৰচাৰ অভিযানৰ অন্ত পৰে। NDA আৰু মহামিত্ৰজোঁটৰ নেতাসকলে বিভিন্ন সমষ্টিত নিৰ্বাচনী সভা আৰু ৰোড শ্বোত অংশগ্ৰহণ কৰে। বিজেপিৰ তাৰকা প্ৰচাৰকসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, শিৱৰাজ সিং চৌহান আদিয়ে বিভিন্ন নিৰ্বাচনী সভাত ভাষণ দিয়ে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কিষাণগঞ্জ আৰু পূৰ্ণিয়াত মহামিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰাৰিয়াৰ স্বীকৃত এখন নিৰ্বাচনী সভাত ভাষণ দি ৰাজ্যখনৰ NDA শাসনকালত ৰেল আৰু বিমান যোগাযোগ উন্নীত হোৱা বুলি প্ৰকাশ কৰে। মহামিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে কাইমুৰত এখন নিৰ্বাচনী সভাত অংশ লৈ তেওঁৰ মাত্ৰ 17 মহীয়া চুটি শাসনকালত 5,00,000 যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা বুলি উল্লেখ কৰে। ৰাজ্যখনত যোৱা 6 নৱেম্বৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰায় 65% ভোটদাতাই ভোটদান কৰে। অহা 14 নৱেম্বৰত ভোটগণনা কৰা হ'ব। 7খন ৰাজ্যৰ 8টা বিধানসভা সমষ্টিৰ বাবে কাইলৈ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। উপ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটা হৈছে জম্মু কাশ্মীৰৰ বুদগাম আৰু নাগ্ৰোটা, ৰাজস্থানৰ আণ্টা, ঝাৰখণ্ডৰ ঘাটশিলা, তেলেংগানাৰ জুবিলি হিলছ, পঞ্জাৱৰ টাৰ্ণ টাৰাণ, মিজোৰামৰ ডাম্পা আৰু উৰিষ্যাৰ নোৱাপাৰা সমষ্টি। বিহাৰ বিধানসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অহা 14 নৱেম্বৰত এই সমষ্টিকেইটাৰ ভোটগণনা কৰা হ'ব। অসম মন্ত্ৰীসভাই কালি অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক 2025ত অনুমোদন জনাইছে। উল্লেখযোগ্য যে এই বিধেয়ক আইনত পৰিণত হোৱাৰ পাছত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ বাদে সমগ্ৰ ৰাজ্যখনতে কাৰ্যকৰী হ'ব। বৃহৎ সামাজিক পদক্ষেপ হিচাপে বহুবিবাহ প্ৰথা বিলুপ্ত কৰাৰ উদ্দেশ্যে অসম মন্ত্ৰীসভাই এই বিধেয়কত অনুমোদন জনাইছে। এই বিধেয়কে কোনো লোকক পন্নী জীৱিত অৱস্থাত বা বিবাহ বিচ্ছেদ নকৰাকৈ পুনৰ বিবাহ কৰোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব। বহু বিবাহৰ ফলত ক্ষতিগ্ৰস্ত মহিলাক আৰ্থিক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰতো এই বিধেয়কে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ওড়িশাত কৃষকৰ আয় বৃদ্ধি, পৰিপুষ্টি, সুৰক্ষা নিশ্চিতকৰণ আৰু প্ৰাকৃতিক কৃষি পদ্ধতিৰ প্ৰসাৰ সন্দৰ্ভত এলানি গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। শ্ৰীচৌহানে ৰাজ্যখনত বাজৰা দিৱসৰ কাৰ্যসূচীৰ উদ্বোধনী সত্ৰত মুখ্য অতিথি হিচাপে ভাগ ল'ব। তেওঁ এই অনুষ্ঠানত ওড়িশাৰ লগতে দেশৰ অন্যান্য প্ৰান্তত বাজৰাৰ উৎপাদন, প্ৰসংস্কৰণ আৰু ইয়াক খাদ্য হিচাপে গ্ৰহণক উৎসাহিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰিব। থাইলেণ্ড আৰু মালয়েছিয়াৰ সাগৰীয় সীমান্তত অবৈধ প্ৰব্ৰজনকাৰী কঢ়িয়াই অনা এখন নাও ডুব যোৱাৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে বহুসংখ্যক লোক সন্ধানহীন হয়। দক্ষিণ থাই দ্বীপ কো টাৰটাউৰ সমীপত যোৱা বৃহস্পতিবাৰেই নাওখন আৱদ্ধ হৈ পৰা বুলি সন্দেহ কৰা হৈছে। ইয়াৰে 10জন লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু এগৰাকী মহিলাৰ মৃতদেহ সাগৰত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। সামুদ্ৰিক বিষয়াই জনোৱা মতে মালয়েছিয়া অভিমুখে এখন বৃহৎ নাৱত 300ৰো অধিক লোকে যাত্ৰা কৰিছিল। পাছত সৰু সৰু নাৱেৰে ভাগ হৈ যাত্ৰা কৰা এই প্ৰব্ৰজনকাৰীসকলৰ ভিতৰত কোনো এখন নাৱৰ লোকসকল সন্ধানহীন হৈ পৰে বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে মালয়েছিয়াৰ লাংকাভি ৰিচৰ্টৰ সমীপত উদ্ধাৰ হোৱা লোকসকলৰ ভিতৰত ম্যানমাৰৰ 3জন, বাংলাদেশৰ 1জন আৰু 2জন ৰোহিঙ্গীয়া লোক আছে। ইজিপ্তৰ কাইৰত অনুষ্ঠিত ISF বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ আনিছ ভানুৱালাই পুৰুষৰ 25 মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাত ৰূপৰ পদক জয় কৰি ইতিহাস গঢ়িছে। আনিছে ফাইনেলত 28টা লক্ষ্য ভেদ কৰে। এই উল্লেখনীয় প্ৰদৰ্শনৰ সহায়ত আনিছ অলিম্পিক শাখাৰ বিশ্ব চেম্পিয়নশ্বিপ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তিগত পিষ্টল শ্বুটাৰ হিচাপে পৰিগণিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি এংগোলাৰ লুৱাণ্ডাত নেচনেল এছেম্বলিৰ সাংসদসকলক উদ্দেশি ভাষণ দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ যাব আৰু কাইৰত অনুষ্ঠিত ISSF বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ আনিছ ভানুৱালাই পুৰুষৰ 25 মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাত ৰূপৰ পদক জয় কৰি ইতিহাস গঢ়িছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত।